ella, acá está mi...
বাতৰি পঢ়িছো ঋতুপৰ্ণ বৰাই। এতিয়া প্ৰধান বাতৰি সমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ জগদলপুৰত 26,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি তেলেংগানাৰ মনোহৰগড় আৰু ছিদ্দিপেটৰ মাজৰ নতুন ৰেলপথছোৱা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। মাৰ্টিনা বৰগোহাঁয়ে এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ 65 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰতীয় চিঙাৰ হাউচত চলি থকা এছিয়ান গেমছত বৰ্তমানলৈকে 13টা সোণ, 24টা ৰূপ আৰু 25টা ব্ৰঞ্জসহ মুঠ 62টা পদক লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ জনজাতীয় অধ্যুষিত বাষ্টাৰ সংমণ্ডলৰ মাণ্ডলিক মুখ্য কাৰ্যালয় জগদলপুৰত 26,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে বাষ্টাৰৰ মাজিয়ানত ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগম চমুকৈ NDMC কৃষক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। প্ৰায় 26,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সংহত কৃষক প্ৰকল্পটোৱে উচ্চমানৰ কৃষক উৎপাদন কৰিব। এই প্ৰকল্প আৰু ইয়াৰ আনুষংগিক উদ্যোগসমূহে হাজাৰ হাজাৰ লোকৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰিব। জগদলপুৰ ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জগদলপুৰ ৰেল ষ্টেচনৰ উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন্তঃগড় আৰু তাৰ্কিৰ মাজত নতুন ৰেল লাইন তথা জগদলপুৰ আৰু দান্তেৱাড়াৰ মাজত দ্বৈত ৰেল লাইন প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে 45নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনপুৰি আৰু ছত্তীশগড় ঝাৰখণ্ডৰ সীমান্তৱৰ্তী এলেকা সংযোগী নতুন পথটো মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি তেলেংগানাৰ মনোহৰগড় আৰু ছিদ্দিপেটৰ মাজৰ নতুন ৰেলপথছোৱা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ হৈ উঠা ধৰ্মবাদ আৰু মনোহৰগড় ৰেলপথছোৱাৰো সুখৰ উদ্বোধন কৰিব। বৈদ্যুতিকীকৰণৰ কাম সম্পন্ন হোৱা তেলেংগানাৰ নিজামাবাদৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মেহবুব নগৰ আৰু কৰ্ণুল ৰেলপথছোৱাও তেওঁ উদ্বোধন কৰিব। শ্ৰীমোদীয়ে লগতে নিজামাবাদৰ পৰা 8,000 কোটি টকা ব্যয় সাপেক্ষ অন্য ভালেমান উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে 6,000 কোটি টকা ব্যয়েৰে ৰাম গুণ্ডামত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগম NTPCৰ 500 মেগাৱাট ক্ষমতা সম্পন্ন অত্যাধুনিক বিদ্যুৎ উৎপাদন কেন্দ্ৰটোও মুকলি কৰিব। এই কেন্দ্ৰটোৰ জৰিয়তে উৎপাদিত মুঠ বিদ্যুতৰ 85% কম খৰচত ৰাজ্যতে ব্যৱহাৰ কৰা হ'ব। এই প্ৰকল্পৰ উত্তৰ আৰু দক্ষিণ পূৰ্বৰ মাজৰ যোগাযোগ উন্নত কৰিব আৰু প্ৰত্যক্ষ তথা পৰোক্ষ কৰ্মসংস্থাপনৰ সংযোগ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে 20খন জিলা সদৰত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 516 কোটি টকা ব্যয় সাপেক্ষ 50খন বিচনাযুক্ত জটিল ৰোগৰ পৰিচৰ্যা খণ্ডৰ আধাৰশিলা স্থাপন কৰিব। ইউৰোপীয় সংঘ আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে ইউক্ৰেইনৰ সমৰ্থনত ঐক্যবদ্ধভাৱে থিয় দিছে আৰু ৰাছিয়াৰ সামৰিক অভিযানক গৰিহণা দিছে। শেহতীয়াকৈ ইউৰোপীয় সংঘৰ সকলো শীৰ্ষ কূটনৈতিকবিদে ইউক্ৰেইনৰ ৰাজধানীত বৈঠকত মিলিত হৈ ইউক্ৰেইনৰ প্ৰস্তাৱপাতিৰ সাহায্যৰে সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতিৰ পুনৰ দৃঢ় কৰিবলৈ আহান জনায়। কিয়েভত অনুষ্ঠিত হোৱা এক সংবাদমেলত ইউৰোপীয় সংঘৰ বৈদেশিক নীতিৰ মুৰববী জোচেফ বৰেলে কয় যে ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰসমূহে ইউক্ৰেইনক সমৰ্থন কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। ভাৰতে 14 অক্টোবৰত উত্তৰ আমেৰিকাৰ মেৰিলেণ্ডৰ বিআৰ আম্বেদকাৰৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ সাজু হৈছে। এই প্ৰকল্পটোৰ আয়োজক আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰই জনোৱা মতে 19 ফুট উচ্চতাৰ এই মূৰ্তিটো ষ্টেচু অব ইকুৱেলিটি নামেৰে নামকৰণ কৰা হৈছে। প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাম সূতাৰে এই মূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে। গুজৰাটৰ আহমেদাবাদত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিও তেওঁ নিৰ্মাণ কৰিছিল। মেৰিলেণ্ডৰ আকৌক চহৰৰ 13 একৰ মাটিত আম্বেদকাৰৰ এই মূৰ্তিটো নিৰ্মাণ কৰা হৈছে। উত্তৰাখণ্ডৰ দেৰাডুনৰ মহাৰণাপাতা ক্ৰীড়া মহাবিদ্যালয়ত আজি সন্ধিয়া কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই চতুৰ্থ ৰাষ্ট্ৰীয় একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সাংস্কৃতিক সাহিত্যিক আৰু কলা উৎসৱ 2023 উদ্বোধন কৰিব। এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা 15খনো অধিক একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় শিক্ষা সমিতিৰ তত্বাৱধানত অহা 6 অক্টোবৰত সাংস্কৃতিক সাহিত্যিক আৰু কলা মহোৎসৱৰ সামৰণি পৰে। উল্লেখযোগ্য যে আদিবাসীসকলক মূল সুঁতিৰ সৈতে একত্ৰিত কৰি বিভিন্ন খণ্ডত উন্নয়নৰ সমসুযোগ লাভ কৰাত সহায় কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি মন্ত্ৰালয়ে প্ৰতিবছৰে এই সাংস্কৃতিক মহোৎসৱ আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰে। ইয়াৰ দ্বাৰা জনজাতীয় ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ লাভ কৰে। দুৰ্গম জনজাতীয় অঞ্চলত বসবাস কৰা জনজাতীয় ছাত্ৰ ছাত্ৰীৰ গুণগত শিক্ষা সুনিশ্চিত কৰাৰ বাবে 2018-19 বৰ্ষত এই আঁচনিখন নতুন ৰূপত প্ৰৱৰ্তন কৰা হৈছিল। তেলেংগানাত জনসেনা পাৰ্টীয়ে আসন্ন নিৰ্বাচনত 119খন বিধানসভাৰ আসনৰ ভিতৰত 32খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। খম্মাম আৰু নালগণ্ডা জিলাৰ উপৰি বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ সীমা আৰু ইয়াৰ উত্তৰ চুবুৰীয়া অঞ্চলত থকা আসনৰ বাবে অভিনয়ৰ পৰা আহি ৰাজনীতিত ভৰি দিয়া পৱন কল্যাণৰ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কালি সন্ধিয়া হায়দৰাবাদত দলৰ উপ সভাপতি ডি মহেন্দ্ৰ ৰেড্ডীয়ে এই কথা ঘোষণা কৰে। তেওঁ কয় যে দলটোৰ বহু সমষ্টিত নিৰ্ণায়ক ভূমিকা আছে আৰু এইবাৰ 32টা সমষ্টিৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখযোগ্য যে যোৱাটো নিৰ্বাচনত দলটোৱে 7টা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। লগতে অহা বছৰ অনুষ্ঠিত হ'বলগীয়া অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে যোৱা মাহত দলটোৱে তেলেগু দেশম পাৰ্টীৰ সৈতে মিত্ৰতা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত দেখুওৱা অভূতপূৰ্ব প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এলানি পোষ্টযোগে এছিয়ান গেমছৰ মহিলাৰ 3000 মিটাৰ ষ্টিপলচেজত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে প্ৰীতি লাম্বাক অভিনন্দন জনায়। তেওঁ কয় যে প্ৰীতি লাম্বাৰ অধ্যৱসায় আৰু দৃঢ় সংকল্প অনুপ্ৰেৰণাৰ কিৰণ হৈ উজলি থাকিব। 4x400 মিক্স মিটাৰ ৰিলে দলত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে মহম্মদ আজমল, বিদ্যাৰমৰাজ, ৰাজেশ ৰমেশ আৰু ভেংকটেশ্বৰ সুভাকো প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়। বিশ্ববেংকে 2023-24 তৃতীয় বৰ্ষৰ বাবে ভাৰতৰ বিকাশৰ হাৰ সম্পৰ্কে কৰা পূৰ্বানুমান 4.3% অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতত বাহ্যিক প্ৰত্যাহ্বান সত্বেও শক্তিশালী অৰ্থনৈতিক বৃদ্ধি অব্যাহত থকালৈ চাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশ্ববেংকে এপ্ৰিলত প্ৰকাশ কৰা প্ৰতিবেদনত 2023-24 বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ সম্পৰ্কীয় পূৰ্বানুমান পূৰ্বৰ 6.6%ৰ পৰা 6.3%লৈ হ্ৰাস কৰিছিল। ভাৰতৰ বিকাশ সম্পৰ্কীয় বিশ্ববেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বৃহৎ গোলকীয় প্ৰত্যাহ্বান সত্বেও ভাৰত 2022-23 বৰ্ষত 7.2% বিকাশ হাৰেৰে দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছে। চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পদক জয়ৰ যাত্ৰা অব্যাহত আছে। ভাৰতে আজি প্ৰতিযোগিতাৰ 10ম দিনা আৰু 2টা পৰ্যায়ৰ পদক লাভ কৰে। ভাৰতৰ অৰ্জুন সিং আৰু সুনীল সিং চালামে পুৰুষৰ 1000 মিটাৰ ডিঙৰ চালনাৰ ডাবলছত ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইপিনে ৰাছিনা বৰগোহাঞিয়ে বক্সিঙৰ মহিলাৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাছিনাই আজি ছেমি ফাইনেলত থাইলেণ্ডৰ ডেইচান মানিকনক 5 মিনিটৰ ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এই জয়ৰ সুবাদত ৰাছিনাই পেৰিছ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰে। জ্যোতি সুৰেখা বন্দমে আদিত্য গোপীচান্দক 145-149 ফলাফলত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। আদিত্য গোপীচান্দ এতিয়া ব্ৰঞ্জৰ পদকৰ খেলত অৱতীৰ্ণ হ'ব। ভাৰতৰ অভিষেক বাৰ্মাইও কৰিয়াৰ প্ৰতিদ্বন্দ্বীক 147-145 ফলাফলত পৰাস্ত কৰি পুৰুষৰ কম্পাউণ্ড শিতানৰ ব্যক্তিগত শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই শিতানৰ ফাইনেলত অভিষেক সতীৰ্থ খেলুৱৈ অজাজ প্ৰবীণ দেউতলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ ফলত এই শিতানত ভাৰতে সোণ আৰু ৰূপৰ পদক পোৱাটো নিশ্চিত হৈছে। ইফালে ভাৰতীয় মহিলা হকী দলে লীগ পৰ্যায়ত নিজৰ অন্তিমখন খেলত হংকঙক 4-0 পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। মহিলাৰ টেনিছতো ভাৰতীয় দলৰ জয়ৰে অভিযানৰ পাতনি মেলিছে। ভাৰতীয় দলৰ প্ৰথমখন খেলত মংগোলিয়াক 3-0 ফলাফলত পৰাভূত কৰিছে। একেদৰে স্কোৱাছৰ মিক্সড ডাবলছত ভাৰতৰ দীপিকা পল্লিকাল আৰু হৰিন্দ্ৰ পাল সিং সান্ধুৰ যুটিটোৱে পুৰুষৰ এখন খেলত জাপানৰ বিৰুদ্ধে জয়লাভ কৰিছে। পুৰুষৰ 4x400 মিটাৰ ৰিলে দৌৰত ভাৰতৰ দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে এইবাৰৰ এছিয়ান গেমছত বৰ্তমানলৈকে 13টা সোণ, 24টা ৰূপ আৰু 25টা ব্ৰঞ্জসহ মুঠ 62টা পদক লাভ কৰিছে। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পদক তালিকাত চতুৰ্থ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ জগদলপুৰত 26,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰাজনীতি বৰগোহাঞিয়ে এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়া বাতৰিৰ সিমানতে অন্ত পৰিল।